এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তত তেলৰ আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা ছজন শিশু শ্ৰমিক উদ্ধাৰ। আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ 1ম বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও বৈঠকত অংশগ্ৰহণ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। মাজুলী আৰক্ষী আৰু আবকাৰী বিভাগে আজি 1500 লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস কৰে। আদালতৰ নিৰ্দেশ অনুসৰি কমলাবাৰী ঘাটৰ সমীপৰ দৰবাৰ চাপৰিত ধ্বংস কৰা এই বিলাতী সুৰাখিনিৰ মূল্য 14 লাখৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। দীৰ্ঘদিন ধৰি জিলাখনত একাংশ অসাধু ব্যৱসায়ীয়ে সুৰাৰ বেহা চলাই আহিছিল। আৰক্ষীয়ে এই সংক্ৰান্তত 19 জন ব্যৱসায়ীক আটক কৰাৰ লগতে 16টাকৈ গোচৰো ৰুজু কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্দিয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত সবিশেষ প্ৰকাশ কৰে।
যোৱা মাহকেইটাত মাজুলী আৰক্ষীৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে যি অভিযান চলোৱা হৈছিলে সেই সংক্ৰান্তত আমি বৃহৎ পৰিমাণে সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই ক্ষেত্ৰত গোচৰ ৰুজু হৈছিলে। মুঠ 16টা গোচৰ ৰুজু হৈছে আৰু তাৰ ভিতৰত 19 জন আমি অভিযুক্ত কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু জব্দকৃত সুৰা যিখিনি আমি আজি ইয়াত নষ্ট কৰিছোঁ বা ধ্বংস কৰিছোঁ সেইখিনিৰ পৰিমাণ হৈছে 1475.725 লিটাৰ, মানে 1400 লিটাৰ ওপৰ সুৰা আমি আদালতৰ নিৰ্দেশ মৰ্মে আজি ইয়াত আমি নষ্ট কৰিছোঁ। কিন্তু বহুত দূৰ বাদ আমাৰ এতিয়াও যাবলৈ আছে, কিয়নো দেখিছোঁ যে এতিয়াও কিছুমান ঠাইত কম সৰু সুৰাকৈ আগতকৈ অৱশ্যে বহুতখিনি কমিলে, নিয়ন্ত্ৰিত হ'ল, কিন্তু এতিয়াও বহুত ঠাইত চলি আছে সৰু সুৰাকৈ। সেইখিনিৰ বিৰুদ্ধেও আমি অভিযান অব্যাহত ৰাখিছোঁ। 1475.725 টকা।
শিৱসাগৰ জিলা শিক্ষা বিভাগে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বেগৰ সৰ্বাধিক ওজন 1.5 কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 2-3 কিলোগ্ৰামৰ ভিতৰত বা ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে 4.5 কিলোগ্ৰাম আৰু 10ম শ্ৰেণীৰ বাবে সৰ্বাধিক 5 কিলোগ্ৰাম নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এইদৰে কয়।
এই নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুযায়ী স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিল। প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বেগৰ বিভিন্ন ওজন সন্নিবিষ্ট কৰিছে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অৱস্থা শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই চৰকাৰী নিৰ্দেশনাটোকে শিৱসাগৰ জিলাত বলবৎ হোৱাকে যোৱা 6 জুন তাৰিখে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ল। ইয়াৰ উল্লেখ আছে যে চৰকাৰী হওক বা বেচৰকাৰী খণ্ডৰ হওক সকলো খণ্ডৰ বিদ্যালয়ে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল বেগৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ওজন সেইমতে তেওঁলোকে যাতে বিদ্যালয়লৈ অহাৰ ব্যৱস্থা কৰিছে।
উল্লেখযোগ্য যে এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও পৰিদৰ্শক ডক্টৰ বৰাই জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলা শ্ৰম বিভাগ, চাইল্ড লাইন, আৰক্ষী আৰু জোনাই যুৱ ছাত্ৰ পৰিষদৰ সহযোগত আজি জোনাই সমজিলাৰ বিভিন্ন অঞ্চলৰ পৰা 6 জন শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়। জিলা উন্নয়ন প্ৰাধিকৰণৰ সচিবৰ নেতৃত্বত এটা দলে গৃহ নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে কৰ্মৰত শিশুকেইজনক উদ্ধাৰ কৰে। শিশু শ্ৰমিককেইজনক পাছত স্বাস্থ্য পৰীক্ষা কৰোৱাই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শিশু কল্যাণ কমিটিৰ হাতত গতাই দিয়া হয়। NDA চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভক্সঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাক্তৰ হাবে তেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নায়কে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোক নিৰ্মাণ বিভাগক মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ কৰে। মন্ত্ৰীগৰাকীয়ে 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমৰ শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, UPPLৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰববী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱনিৰ্বাচিত বিধায়কদ্বয়ৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন খণ্ডত সম্ভাৱ্য CSR আঁচনিসমূহৰ ৰূপায়ণ কৰাৰ লগতে বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত চৰাইদেউ জিলা আয়ুক্ত ডঃ নিহা যাদৱ, জিলা আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানিছাৰ, মাহমৰা সমজিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ লগতে অইল আৰু ONGCৰ উচ্চপদস্থ CSR প্ৰতিনিধিসকল আলোচনাত উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16 স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32 দেশৰ পৰিৱৰ্তে 48 দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12 গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4 দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দল দুটাই পোনপটীয়াকৈ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰিও তৃতীয় স্থানত থকা দল কেইবাটাও নকআউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104 খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72 গ্ৰুপ পৰ্যায়ত আৰু 32 নকআউট পৰ্যায়ৰ খেল আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্ত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা 6 শিশু শ্ৰমিক উদ্ধাৰ আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16 স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী সন্ধিয়াৰ আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।